প্ৰথম ৰাজাৱলী ছয় অধ্যায় মন্দিৰ নিৰ্মাণ কৰা। ইজৰাইলৰ সন্তানসকলে মিছৰ দেশৰ পৰা ওলাই অহাৰ 480 বছৰ পিছত চলোমনে ইজৰাইলৰ ওপৰত ৰাজত্ব কৰাৰ চতুৰ্থ বছৰৰ জীৱ নামেৰে দ্বিতীয় মাহত চলোমনে জিহুৱাৰ গৃহ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলে। চলোমন ৰজাই জিহুৱাৰ উদ্দেশ্যে যি গৃহ নিৰ্মাণ কৰিছিল সেয়ে 60 হাত দীঘল, 20 হাত বহল আৰু 30 হাত ওখ আছিল। সেই মন্দিৰ গৃহৰ সন্মুখত থকা বাৰাণ্ডাখন গৃহৰ বহল অনুসাৰে 20 হাত দীঘল আৰু গৃহৰ আগত তাৰ গভীৰতা 10 হাত আছিল আৰু গৃহৰ কাৰণে চিলিঙি দিয়া খিৰিকী সাজিলে আৰু ইয়াৰ বাবে গৃহৰ বাহিৰ ফালটো গৃহৰ ভিতৰতকৈও অতি ঠেক আছিল। তেওঁ মুখ্য গৃহৰ দেৱালৰ গাতে চাৰিওফালে অৰ্থাৎ মন্দিৰৰ আৰু অন্তঃস্থানৰ চাৰিওফালে দেৱালৰ গাতে খাপ খাপকৈ কোঠালীবোৰ নিৰ্মাণ কৰিলে। এইদৰে তেওঁ চাৰিওফালে কাষৰ কোঠালীবোৰ সাজিলে। তাৰ তলৰ খাপৰ কোঠালীবোৰ 5 হাত বহল, মাজৰ খাপৰ কোঠালীবোৰ 6 হাত বহল আৰু ওপৰ খাপৰ কোঠালীবোৰ 7 হাত বহলকৈ সাজিলে, কিয়নো চতিবোৰ যেন দেৱালত বন্ধ নহয়। সেইবাবে তেওঁ বাহিৰৰ গৃহৰ চাৰিওফালৰ দেৱালবোৰত জখলাৰ দৰে খাপ খাপ কৰিলে। শিলৰ খনিৰ পৰা অনা শিলেৰে সেই গৃহ নিৰ্মাণ কৰিছিল। সেয়ে গৃহ নিৰ্মাণ কৰি থাকোঁতে কোনো হাতুৰি, বাতলি বা কোনো লোহাৰ অস্ত্ৰ শব্দ শুনা নগ'ল। মন্দিৰৰ দক্ষিণ দিশৰ পৰা তলৰ মহলাত প্ৰৱেশ কৰা পথ আছিল আৰু লোকসকলে পকোৱা পকি চিৰিয়েদি মাজৰ মহলালৈ গৈছিল আৰু মাজৰ মহলাৰ পৰা তৃতীয় মহলালৈ উঠিছিল। এইদৰে চলোমনে মন্দিৰ সাজিলে আৰু এই মন্দিৰ সম্পূৰ্ণ কৰিলে। তেওঁ এৰচ কাঠৰ কেঞ্চি আৰু তক্তাৰে গৃহ আবৃত্ত কৰিলে। তেওঁ মন্দিৰৰ কোঠালীবোৰৰ সৈতে সংলগ্ন কৰি মন্দিৰৰ চাৰিওফালে ঘৰ সাজিলে। এইবোৰ ওখ প্ৰায় 5 হাত আছিল। এইবোৰ এৰচ কাঠেৰে গৃহৰ সৈতে লগ লগোৱা আছিল। পাছত চলোমনৰ ওচৰলৈ জিহুৱাৰ বাক্য আহিল। তেওঁ ক'লে, তুমি এই গৃহ সাজিছা, ভাল কৰিছা। তুমি যদি মোৰ সকলো বিধিমতে চলা আৰু মোৰ শাসন প্ৰণালী সিদ্ধ কৰা আৰু মোৰ আটাই আজ্ঞা পালন কৰি সেইমতে কাৰ্য কৰা, তেন্তে মই তোমাৰ পিতৃ দাউদক যি কৈছিলোঁ মোৰ সেই প্ৰতিজ্ঞা তোমাৰ পক্ষেও সিদ্ধ কৰিম। মই ইজৰাইলৰ সন্তানসকলৰ মাজত বসতি কৰিম আৰু মোৰ প্ৰজা ইজৰাইল লোকক ত্যাগ নকৰিম। সেয়ে চলোমনে এই গৃহ সাজিলে আৰু ইয়াক সম্পূৰ্ণ কৰিলে। তেওঁ গৃহৰ ভিতৰৰ ফালে থকা দেৱালবোৰৰ গাত এৰচ কাঠৰ তক্তা দিলে। তেওঁ গৃহৰ ভিতৰৰ মজিয়াৰ পৰা চতত দেৱাল লগা ঠাইলৈকে ভিতৰফালে সেই কাঠেৰে সেইবোৰ আবৃত্ত কৰিলে আৰু গৃহৰ মজিয়া দেৱদাৰু কাঠেৰে ঢাকিলে। গৃহৰ অন্তভাগৰ 20 হাত জোখৰ ঠাইখন মজিয়াৰ পৰা কেঞ্চিলৈকে এৰচ কাঠেৰে সাজিলে। এইদৰে তেওঁ ভিতৰভাগত অন্তঃস্থান অৰ্থাৎ অতি পবিত্ৰ স্থানত ৰূপে সেই ঠাই যুগুত কৰিলে। মন্দিৰৰ মূল অংশ পবিত্ৰ স্থানৰ সন্মুখত আছিল। এই ঠাই দীঘলে প্ৰায় 40 হাত আছিল। গৃহৰ ভিতৰভাগত এৰচ কাঠ লগোৱা হৈছিল। তাতে লতাজাতীয় গছ আৰু ফুল অংকিত কৰা হৈছিল। ভিতৰভাগৰ গোটেই অংশত এৰচ কাঠহে আছিল। তাত কোনো শিলেৰে কৰা কাৰ্য দেখা নগ'ল। চলোমনে জিহুৱাৰ নিয়ম চন্দুক্তি ৰাখিবলৈ গৃহৰ ভিতৰত অতি পবিত্ৰ স্থান যুগুত কৰিলে। সেই অতি পবিত্ৰ স্থান দীঘলে 20 হাত, পথালিয়ে 20 হাত আৰু 20 হাত ওখ আছিল আৰু তাত চলোমনে শুদ্ধ সোণৰ পতা মাৰিলে আৰু ধূপবেদীত এৰছ কাঠ লগালে। এইদৰে চলোমুনে গৃহৰ ভিতৰত শুদ্ধ সোণৰ পতা মাৰিলে আৰু অতি পবিত্ৰ স্থানৰ আগত এফালৰ পৰা আনফাললৈকে সোণৰ শিকলিবোৰ লগালে আৰু তাত সোণৰ পতা মাৰিলে। তেওঁ গোটেইটো গৃহ সমাপ্ত নোহোৱালৈকে গোটেই গৃহৰ সোণৰ পতা মাৰিলে। অতি পবিত্ৰ স্থানৰ ওচৰত থকা বেদীটো সম্পূৰ্ণৰূপে সোণৰ পতা মাৰিলে। তেওঁ অতি পবিত্ৰ স্থানৰ ভিতৰত দহ হাত ওখ জিত কাঠৰ দুটা কৰূপ নিৰ্মাণ কৰিলে। এটা কৰূপৰ এখন ডেউকা পাঁচ হাত আৰু আনখন ডেউকাৰ পাঁচ হাত আছিল। তাতে এখন ডেউকাৰ আগৰ পৰা আনখন ডেউকাৰ আগলৈকে দহ হাত দূৰত আছিল আৰু দ্বিতীয় কৰূপৰ ডেউকাও দহ হাত আছিল। দুয়োটা কৰূপ একে জোখৰ আৰু একে আকাৰৰ। প্ৰথম কৰূপ দহ হাত ওখ আছিল আৰু আনটোও দহ হাত ওখ আছিল। পাছত তেওঁ কৰূপ দুটা গৃহৰ আটাইতকৈ ভিতৰৰ কোঠালীত স্থাপন কৰিলে। সেই কৰূপ দুটা ডেউকা এনেকৈ মেলিলে যে এটাৰ ডেউকা এখন দেৱাল আৰু আনটো ডেউকা আনখন দেৱাল চুলে। গৃহৰ মাজত থকা পবিত্ৰ স্থানত সেই কৰূপ দুটাৰ ডেউকাই ইটোৱে সিটোক চুলে। তাতে চলোমুনে কৰূপ দুটাত সোণৰ পতা মাৰিলে আৰু গৃহটিৰ আটাইবোৰ দেৱালত ভিতৰে আৰু বাহিৰে চাৰিওফালে কৰূপ, খাজুৰ গছ আৰু মুকলি হোৱা ফুলৰ ছবি অংকন কৰিলে আৰু গৃহৰ মজিয়াত বাহিৰে ভিতৰে সোণৰ পতা মাৰিলে। চলোমুনে অতি পবিত্ৰ স্থানৰ প্ৰৱেশস্থানত জিত কাঠৰ দুৱাৰ সাজিলে। চৌকাঠৰ ওপৰডাল আৰু দুই দাঁতিৰ দুডাল দেৱালৰ পাঁচভাগৰ এভাগ আছিল। এইদৰে জিত কাঠৰ দুখলপা দুৱাৰ সাজিলে আৰু তাৰ ওপৰত কৰূপ, খাজুৰ গছ আৰু মুকলি হোৱা ফুলৰ ছবি অংকন কৰিলে আৰু তাতে তেওঁ সোণৰ পতা কৰি সেই সোণ কৰূপ আৰু খাজুৰ গছত লগালে। সেইদৰে তেওঁ মন্দিৰৰ প্ৰৱেশস্থানৰ কাৰণে দেৱালৰ চাৰিভাগৰ এভাগত জিত কাঠ থকা চৌকাঠৰ দুই দাঁতিৰ দুডাল কৰিলে আৰু দেৱদাৰু কাঠৰ দুখলপীয়া দুৱাৰ কৰিলে। এখন পাত ঘূৰাব পৰা দুচলা তক্তা আৰু আন খপলাটো ঘূৰাব পৰা দুচলা তক্তা আছিল। তাতে কৰূপ, খাজুৰ গছ আৰু মুকলি হোৱা ফুলৰ ছবি অংকন কৰিলে আৰু সোণৰ পতা কৰি সেই সোণ কটা কামত লগালে। পাছত তেওঁ তিনিহাৰী কটা শিল দি আৰু এহাৰী চাৰি হীৰা এৰছ কাঠেৰে ভিতৰ চোতাল সাজিলে। চতুৰ্থ বছৰৰ জীৱ মাহত জিহুৱাৰ গৃহৰ ভিত্তিমূল স্থাপন কৰা হ'ল আৰু একাদশ বছৰৰ বুল নামেৰে অষ্টম মাহত নিৰূপিত আকাৰ অনুসাৰে সকলো অংশতেই গৃহ নিৰ্মাণ কৰি শেষ কৰা হ'ল। এইদৰে মন্দিৰ নিৰ্মাণ কৰোঁতে চলোমুনৰ সাত বছৰ লাগিল।